ومصدقا لما بين يدي من التوراة ولأحل لكم بعض الذي حرم عليكم وجئتكم بآية من ربكم فاتقوا الله وأطيعون
আর মই আহিছো মোৰ সন্মুখত থকা তাওৰাতৰ হত্যায়নকাৰী ৰূপে আৰু তোমালোকৰ বাবে যিবোৰ হাৰাম আছিল তাৰে কিছুমান হালাল কৰিবলৈ আৰু মই তোমালোকৰ প্ৰতিপালকৰ পৰা তোমালোকৰ বাবে নিদৰ্শন লৈ আহিছোঁ গতিকে তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।